এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকান্দিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব। কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগ এয়াৰলাইনছৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কৰিছে। ৰাজ্যজুৰি আজি 63 সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন কৰা হৈছে আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া ভ্ৰমণসূচীৰে আজি শিলচৰলৈ যাব। তেওঁ হাইলাকান্দি আৰু শিলচৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে শিলচৰত উপস্থিত হৈ হাইলাকান্দিলৈ যাব আৰু তাত দিনৰ ভাগত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব। কাইলৈ মুখ্যমন্ত্ৰীয়ে কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। এই সন্দৰ্ভত শিলচৰৰ পৰা এয়া আমাৰ সংবাদদাতা আখিৰাণী দাস।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া বৰাক উপত্যকা ভ্ৰমণ কাৰ্যসূচীৰে আজি শিলচৰলৈ আহিব। এই দুদিনীয়া ভ্ৰমণত মুখ্যমন্ত্ৰীয়ে আজি হাইলাকান্দি আৰু শিলচৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আজি প্ৰথমে শিলচৰত উপস্থিত হৈ হাইলাকান্দিলৈ ৰাওনা হ'ব ডঃ শৰ্মা। তাত পুৱা হাইলাকান্দি খেলপথাৰত আয়োজিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব। ইয়াৰ পিছতে দুপৰীয়া কাছাৰৰ ধলাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰজালেঙা খেলপথাৰত আয়োজিত মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। দেওবাৰে পুৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বহু প্ৰত্যাশিত শিলচৰৰ মধুৰাঘাট দলঙৰ আধাৰশিলা স্থাপন কৰিব।
কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগ এয়াৰলাইনছৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কৰিছে। ইয়াৰ বাবে এখন চাৰিজনীয়া সমিতি গঠন কৰা হৈছে। 15 দিনৰ ভিতৰত এই বিপৰ্যয়ৰ কাৰণ আৰু গাফিলতি সন্দৰ্ভত অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিখনক নিৰ্দেশ দিয়া হৈছে। সমিতিখনে বিমান পৰিবহণ সংস্থাটোৰ কৰ্মচাৰী পাইলটকে ধৰি কৰ্তৃপক্ষৰ অৱহেলা সন্দৰ্ভতো তদন্ত কৰিব। ইপিনে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে ইণ্ডিগৰ বিমান সেৱা আজি সামান্য উন্নত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ মূল উদ্দেশ্য হৈছে বিমান বন্দৰত সৃষ্টি হোৱা অসুবিধাজনক পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু এই ক্ষেত্ৰত সকলো অংশীদাৰৰ সৈতে সক্ৰিয়ভাৱে যোগাযোগ ৰক্ষা কৰা হৈছে। নতুন দিল্লীত সাংবাদিকৰ আগত শ্ৰীনাইডুৱে কয় যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সকলো বিমান বন্দৰ আৰু বিমান পৰিবহণ সংস্থাৰ সৈতে যোগাযোগ ৰক্ষা কৰি শিশু, মাতৃ, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক অগ্ৰাধিকাৰ দিবলৈ আহান জনাইছে। সমগ্ৰ দেশতে ইণ্ডিগৰ বহুসংখ্যক বিমানৰ সেৱা বাতিল হোৱাৰ ফলত যাত্ৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ পৰিপ্ৰেক্ষিতত ইণ্ডিগৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ এলবাৰ্ছে ক্ষমা বিচাৰিছে। এটা ভিডিঅ' বাৰ্তাত শ্ৰীএলবাৰ্ছে কয় যে বিগত কেইটামান দিনত বিমান পৰিবহণ সংস্থাটোৱে গুৰুতৰ পৰিচালন সমস্যাৰ সন্মুখীন হৈছে, যাৰ ফলত বিশেষকৈ কালিৰ দিনটোত 1000ৰো অধিক বিমান বাতিল কৰিবলগীয়া হয়। অহা 10-15 ডিচেম্বৰৰ ভিতৰত ইণ্ডিগৰ বিমান সেৱা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে আশ্বাস দিয়ে। দেশৰ ব্যক্তিগত খণ্ডৰ বৃহত্তম বিমান পৰিবহণ সংস্থা ইণ্ডিগ এয়াৰলাইনছৰ পাইলটসকলৰ অসহযোগিতাকে ধৰি বিভিন্ন কাৰণত কালিও সমগ্ৰ দেশতে পৰিবহণ সংস্থাটোৰ বিমান সেৱা অচল হৈ থকাত যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হয়। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ উপৰি ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, তেজপুৰ আৰু ইটানগৰৰ সমীপৰ হলংগী বিমান বন্দৰৰ পৰা চলাচল কৰা ইণ্ডিগৰ কেইবাখনো বিমানৰ যাত্ৰা বাতিল হয়। ইণ্ডিগ কৰ্তৃপক্ষই তেওঁলোকৰ বিমানসমূহৰ যাত্ৰা বাতিল অথবা সময়সূচী সলনি সন্দৰ্ভত কোনো আগতীয়া তথ্য প্ৰকাশ নকৰাৰ বাবে বিমান বন্দৰত বিশৃংখলতাৰ সৃষ্টি হয়। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কৃষকসকলৰ কৃষিভূমি, শস্য তথা আনুষংগিক সেৱাৰ তথ্যসমূহ একত্ৰিত কৰি এটা ডিজিটেল প্লেটফৰ্মত উপলব্ধ কৰোৱাৰ উদ্দেশ্যে আৰম্ভ কৰা এগ্ৰিষ্টেক নামৰ এপত পঞ্জীয়নৰ কাম বিভিন্ন জিলাত পূৰ্ণগতিত চলি আছে। ধেমাজি জিলাৰ 12,933গৰাকী কৃষকক এগ্ৰিষ্টেকত পঞ্জীয়নৰ লক্ষ্যৰে যোগ্য কৃষকসকলৰ ঘৰে ঘৰে গৈ সমীক্ষা চলোৱা হৈছে। জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰে কালি এখন সংবাদমেলত প্ৰকাশ কৰা অনুসৰি জিলাখনত বৰ্তমানলৈকে 57.94% পঞ্জীয়ন সফলতাৰে সম্পন্ন হৈছে আৰু চলিত মাহৰ ভিতৰতে বাকী থকা কৃষকসকলৰ পঞ্জীয়ন সম্পন্ন কৰা হ'ব। ভাৰতৰ সংবিধান প্ৰণেতা, সমাজ সংস্কাৰক, আইনজ্ঞ তথা ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ বি আৰ আম্বেদকাৰৰ আজি 70 সংখ্যক মৃত্যু বাৰ্ষিকীত সমগ্ৰ দেশে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ডঃ আম্বেদকাৰৰ মৃত্যুবাৰ্ষিকী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱা নতুন দিল্লীৰ সংসদ ভৱন চৌহদৰ প্ৰেৰণাস্থলত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ডঃ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবিধান প্ৰণেতাগৰাকীৰ মৃত্যুবাৰ্ষিকীত ৰাজ্যবাসীৰ হৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যৰ বিভিন্ন অংশত আজি 63 সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ পানীখাইটিৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলে পেৰেড প্ৰদৰ্শন কৰাৰ লগতে অস্ত্ৰ শস্ত্ৰ সঞ্চালনৰ সমৰকলা প্ৰদৰ্শন কৰে। তদুপৰি জৰুৰীকালীন সময়ত অথবা যুদ্ধৰ সময়ত ল'বলগীয়া সাৱধানতা তথা উদ্ধাৰ সম্পৰ্কীয় মক ড্ৰিল প্ৰদৰ্শন কৰে। অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তিনিচুকীয়া জিলাৰ বৰগুৰিত থকা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ কাৰ্যালয়তো এই দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ধেমাজিৰ গোগামুখত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত অহা 11-14 ডিচেম্বৰলৈকে তৃতীয় দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱৰ লগত সংগতি ৰাখি 8 আৰু 9 ডিচেম্বৰত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় আৰু গোগামুখ মহাবিদ্যালয়ত প্ৰকৃতি বিষয়ক এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা সুবিধা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্ৰাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্ৰিয়া বৰাই অংশ ল'ব। অনুষ্ঠানত কেইবাগৰাকীও কৃষকে নিজৰ অভিজ্ঞতা বিনিময় কৰিব। অনুষ্ঠানৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মৃন্ময় হালৈৰ সৈতে এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ মঙলদৈৰ সংবাদদাতা ময়ূহ গোস্বামীয়ে। অনুষ্ঠানটো নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। ধুবুৰী জিলাৰ গৌৰীপুৰত কালি নিশা আৰক্ষীয়ে অভিযান চলাই পিষ্টলসহ এজন লোকক আটক কৰে। যুৱকজন খুদিমাৰী ৰফিকুল ইছলাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। লোকজন দীৰ্ঘদিন ধৰি বিভিন্ন অনৈতিক কাৰ্যৰ সৈতে জড়িত হৈ আছিল বুলি আৰক্ষীয়ে জনাইছে। এই সংক্ৰান্তত লোকজনক জেৰা অব্যাহত আছে। কোকৰাঝাৰ জিলা ক্ৰীড়াসন্থাৰ খেলপথাৰত কালি সন্ধিয়া 25 সংখ্যক বড়োলেণ্ড শ্বহীদ গ'ল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ হয়। বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰীয়ে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কালিৰ উদ্বোধনী খেলত বিজনীৰ ফেৰেঙ্গা ফুটবল ক্লাবে কচুগাঁৱৰ বৰ্দি চিখলা স্পৰ্টছ ক্লাবক 3-0 ব্যৱধানত পৰাস্ত কৰে। ফেৰেঙ্গা এফ চি সীমাং ব্ৰহ্মক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বড়ো আন্দোলনৰ সময়ত জীৱন উৎসৰ্গা কৰা শ্বহীদসকলৰ স্মৃতিত প্ৰতিবছৰে এই ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাত বিজয়ী দলটোক ট্ৰফিসহ 1,00,000 আৰু ৰাণাৰ্ছ আপ দলটোক 50,000 প্ৰদান কৰা হ'ব। দৃষ্টিহীন মহিলা টি টুৱেণ্টি ক্ৰিকেট বিশ্বকাপ জয়ী কৰা ভাৰতীয় দলৰ অন্যতম সদস্যা চিমু দাসে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে অসমক গৌৰৱান্বিত কৰা চিমুক এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে আৰু খেলুৱৈগৰাকীৰ ক্ৰীড়া যাত্ৰা আগবঢ়াই নিয়াৰ বাবে 10,00,000 চেক প্ৰদান কৰে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে শৃংখলাটোত 1-1 সমতা স্থাপন কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত শোচনীয় পৰাজয়ৰ পাছত ভাৰতে আজি এদিনীয়া শৃংখলাটো দখলৰ বাবে আপ্ৰাণ চেষ্টা চলাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকান্দিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব। কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগ' এয়াৰলাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কৰিছে। ৰাজ্যজুৰি আজি 63 সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন কৰা হৈছে আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।